قُلْ أَغَيْرَ اللَّهِ أَتَّخِذُ وَلِيًّا فَاطِرِ السَّمَاوَاتِ وَالْأَرْضِ وَهُوَ يُطْعِمُ وَلَا يُطْعَمُ قُلْ إِنِّي أُمِرْتُ أَنْ أَكُونَ أَوَّلَ مَنْ أَسْلَمَ وَلَا تَكُونَنَّ مِنَ الْمُشْرِكِينَ
هَيْ نَبِي كُوَا আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা আল্লাহক এৰি মই আনক অভিভাৱক ৰূপে গ্ৰহণ কৰিম নেকি? তেওঁ আহাৰ প্ৰদান কৰে কিন্তু তেওঁক আহাৰ প্ৰদান কৰা নহয়। কোৱা, নিশ্চয় মোক আদেশ কৰা হৈছে যে যিসকলে ইছলাম গ্ৰহণ কৰিছে মই যেন সিহঁতৰ মাজত প্ৰথম হওঁ। মোক আৰু আদেশ কৰা হৈছে যে তুমি কেতিয়াও মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নহবা।